Akakbani. পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত পদ্ম বঁটাসমূহ প্ৰদান কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি দিল্লীত চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানৰ সৈতে এখন বৈঠকত মিলিত হয়। জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই মন্ত্ৰীসভাৰ অনুৰোধ মৰ্মে আজি বিধানসভাৰ বিশেষ সত্ৰ অনুষ্ঠিত কৰিব। পাকিস্তানত সুৰক্ষা বাহিনীৰ লোকে নিষিদ্ধ ঘোষিত তেহৰিক ই তালিবান পাকিস্তানৰ 54 সন্ত্ৰাসবাদী গুলীয়াই হত্যা কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে দিল্লী কেপিটেলছক 6 পৰাজিত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত পদ্ম বঁটাসমূহ প্ৰদান কৰিব। দেশৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহ 3 পৰ্যায়ত প্ৰদান কৰা হয়। পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী। শিক্ষা, সমাজসেৱা, জনসংযোগ, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া তথা অসামৰিক সেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ বাবে এই বঁটাসমূহ প্ৰদান কৰা হয়। এই বছৰ গণৰাজ্য দিৱসৰ প্ৰাক্ষণত চৰকাৰে 139 পদ্ম বঁটা ঘোষণা কৰিছিল, য'ত 7 পদ্মবিভূষণ, 19 পদ্মভূষণ আৰু 113 পদ্মশ্ৰী বঁটা আছে। পদ্মবিভূষণ বঁটা লাভ কৰা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত ভায়লিন বাদক তথা সুৰকাৰ ডঃ এল সুব্ৰমণিয়ম আৰু গেষ্ট্ৰ এণ্ট্ৰলজিষ্ট ডঃ নাগেশ্বৰ ৰেড্ডী আছে। পদ্মভূষণ বঁটা লাভ কৰা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত প্ৰচাৰ ভাৰতীৰ প্ৰাক্তন অধ্যক্ষ এ সূৰ্যপ্ৰকাশ, চলচ্চিত্ৰ অভিনেতা অনন্ত নাগ, নন্দামুৰী বালকৃষ্ণ আৰু এছ অজিত কুমাৰ, ভাৰতনাট্যম নৃত্যশিল্পী শোভনা চন্দ্ৰকুমাৰ আৰু ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়ক পি আৰ শ্ৰীজেশ আছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি দিল্লীৰ তেওঁৰ বাসগৃহত পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছত সামৰিক প্ৰস্তুতিৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰাৰ উদ্দেশ্যে চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানৰ সৈতে এখন বৈঠকত মিলিত হয়। প্ৰায় 40 মিনিটজোৰা চলা এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক শ্ৰীচৌহানে সেনাৰ ৰণনীতি আৰু প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে। সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়াসকলেও কালি এই বৈঠকত উপস্থিত থাকি প্ৰতিৰক্ষা সহযোগিতাৰ বিভিন্ন দিশসমূহৰ বিষয়ে আলোচনা কৰে। সীমান্ত সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান দলজিৎ সিং চৌধাৰীও কালি গৃহ মন্ত্ৰালয়লৈ যায়। ইফালে ভাৰতীয় নৌসেনা বাহিনীয়ে কালি সফলতাৰে জাহাজ প্ৰতিৰোধী ক্ষেপণাস্ত্ৰৰ অনুশীলন সম্পন্ন কৰি দেশৰ সামুদ্ৰিক সুৰক্ষাৰ ক্ষেত্ৰত ই সম্পূৰ্ণৰূপে সাজু বুলি কয়। নৌসেনাই চলোৱা এই জাহাজ প্ৰতিৰোধী অনুশীলনে দীৰ্ঘ দূৰত্বৰ আক্ৰমণ চলোৱাৰ বাবে প্ৰস্তুতি চলাই আছে। জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই মন্ত্ৰীসভাৰ অনুৰোধ মৰ্মে আজি বিধানসভাৰ বিশেষ সত্ৰ অনুষ্ঠিত কৰিব। মন্ত্ৰীসভাই পেহেলগাম সন্ত্ৰাসবাদ আক্ৰমণৰ ঘটনাৰ আলোচনা কৰাৰ উদ্দেশ্যে এই বিশেষ সত্ৰ অনুষ্ঠিত কৰিবলৈ অনুৰোধ কৰিছিল। বিধানসভাত সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকললৈ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। ইয়াৰ পাছতে সন্ত্ৰাসবাদী আক্ৰমণৰ বিভিন্ন আনুষংগিক বিষয়সমূহৰ ওপৰত আলোচনা কৰা হ'ব আৰু এই ঘটনাক তীব্ৰ গৰিহণা দি প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব। যোৱা 23 এপ্ৰিলত জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত মন্ত্ৰীসভাই পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত আজি বিশেষ অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে পৰামৰ্শ দিছিল। আজি পুৱা 10:30 বজাত এই বিশেষ অধিৱেশন অনুষ্ঠিত হ'ব। ৰাজনৈতিক দলসমূহে এই সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ 2 লাখ টকাকৈ আৰু আহতসকললৈ 50,000 টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ মানসৰত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকলৰ আত্মীয়লৈ গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে। তেওঁ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ তৰফৰ পৰা দুৰ্ঘটনাত নিহতসকললৈ 2 লাখ টকাকৈ আৰু আহতসকললৈ 50,000 টকাকৈ এককালীন সাহায্য দিয়া হ'ব বুলি কয়। মধ্যপ্ৰদেশৰ মানসৰ জিলাৰ বুদ্ধ টাকাৰৱাট ক্ৰছিঙত কালি তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাহন এটা খোলা নদত পৰি যোৱাৰ ফলত কমেও 11 লোকৰ মৃত্যু হয়। 2 শিশুসহ আন 4 লোক দুৰ্ঘটনাটোত আহত হয়। দেশৰ লোকসকল সুস্থ হলেহে অহা 25 বছৰত ভাৰতে $30 ট্ৰিলিয়ন অৰ্থনীতি হোৱাৰ লক্ষ্যৰ পূৰণত সফল হ'ব বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে মন্তব্য কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত বিশ্ব স্বাস্থ্য সন্মিলনত ভাষণ দি শ্ৰীগোৱেলে কয় যে চৰকাৰৰ সকলোবোৰ উদ্যম আৰু আঁচনি দেশৰ জনসাধাৰণৰ স্বাস্থ্য তথা সামগ্ৰিক বিকাশৰ লক্ষ্যৰে ৰূপায়ণ কৰা হৈছে। তেওঁ কয় যে ব্যয়সাধ্য বাসগৃহ, বিশুদ্ধ খোৱাপানী, ৰন্ধন গেছৰ সংযোগ, উন্নত শিক্ষাৰ সুবিধাৰ জৰিয়তে সকলো ভাৰতীয়ৰ জীৱন ধাৰণৰ মান উন্নত কৰিছে। চৰকাৰৰ আদৰ্শ জনসাধাৰণৰ সামগ্ৰিক বিকাশ অথবা মানৱতাবোধৰ ওপৰতে আধাৰিত বুলি শ্ৰীগোৱেলে কয়। স্বাস্থ্য যতন খণ্ডত গোলকীয় সহযোগিতা সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিগত কিছু বছৰৰ পৰা বিশ্বৰ যিকোনো ৰাষ্ট্ৰই সন্মুখীন হোৱা যিকোনো ধৰণৰ দুৰ্যোগ অথবা স্বাস্থ্য বিষয়ক সমস্যাৰ ক্ষেত্ৰত ভাৰত তাৎক্ষণিকভাৱে সঁহাৰি জনোৱা প্ৰথমখন দেশ হিচাপে বিবেচিত হৈ আহিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া খন্তেক বাণিজ্যিক বিৰতি।
আকৌ ঢেৰেকনি মাৰিছে, বৰ্ডৰ চিলা আহিব যেন পাওঁ, মোৰ ভয় লাগিছে।
আইটো, এই বহাগ মাহততো বৰ্ডৈ চিলা মাকৰ ঘৰলৈ আহিবই।
ভয় কৰিবলগীয়া একো নাই, আমি কেৱল কেইটামান কথা মানি চলিলেই হ'ল।
এই বজ্ৰপাত তথা ধুমুহাৰ সময়ত আমি পৰাপক্ষত ঘৰৰ ভিতৰতেই থাকিব লাগে আৰু বাহিৰত থকা অৱস্থাত নিৰাপদ ঠাইত আশ্ৰয় ল'ব লাগে। টিভি, কম্পিউটাৰ, ফ্ৰিজ বা যিকোনো ধৰণৰ বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। চালিঘৰ বা অকলশৰীয়া গছ আদিৰ তলত কেতিয়াও থাকিব নালাগে। আকৌ চলন্ত গাড়ীত থাকিলে এই বৈদ্যুতিক তাঁৰ গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ী ৰখাই আশ্ৰয় ল'ব লাগে আৰু এই সময়ত মাছ মাৰিবলৈ তথা নাও ফেৰীত উঠিবলৈও যাব নালাগে।
বুজিছো ককা, সাৱধান হৈ থাকিলে সুৰক্ষিত হৈ থাকিব পাৰিম।
জৰুৰীকালীন সহায়ৰ বাবে ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1070 1079 আৰু 112 নম্বৰত তথা জিলা নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1077 নম্বৰত যোগাযোগ কৰক। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
পাকিস্তানত সুৰক্ষা বাহিনীৰ লোকে কালি নিষিদ্ধ ঘোষিত তেহৰিক ই তালিবান পাকিস্তানৰ 54 সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰে। সেনাবাহিনীৰ তথ্য অনুসৰি এই সন্ত্ৰাসবাদীকেইজন পাকিস্তান আফগানিস্তান সীমান্তৰে উত্তৰ পশ্চিম পাকিস্তানৰ খেইবৰ পাখটুন খাৱাত আক্ৰমণ চলোৱাৰ চেষ্টা কৰিছিল। আন্তঃসেৱা জনসংযোগৰ বিবৃতি অনুসৰি যোৱা 25-27 এপ্ৰিলৰ মাজনিশা উত্তৰ ৱাজিৰিস্তান জিলাৰ হাছান খেলত নিৰাপত্তা বাহিনীয়ে এটা বৃহৎ সন্ত্ৰাসবাদী গোটৰ গতিবিধি ধৰা পেলায়। সেনাবাহিনীয়ে নিহত সন্ত্ৰাসবাদীকেইজনৰ পৰা বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ, গোলা বাৰুদ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে। জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কৈছে যে সন্ত্ৰাসবাদ বিৰোধী আৰু ইয়াৰ ভেটি উৎখাত কৰাৰ বাবে গ্ৰহণ কৰা সকলো ধৰণৰ পদক্ষেপৰ প্ৰতি তেওঁৰ সম্পূৰ্ণ সহযোগিতা আছে। তেওঁ অৱশ্যে এই আক্ৰমণৰ ঘটনাৰ পাছত নিৰীহ লোকৰ হত্যাৰ বিৰুদ্ধে মাত মতা লোকসকলেও চিন্তা ব্যক্ত কৰিছে। এই ঘটনাৰ পাছত কাশ্মীৰত সন্ত্ৰাসবাদীসকলৰ 9টা ঘৰ ধ্বংস কৰা আৰু বহুতো লোকক সোধা পোছা কৰি থকাৰ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলি থকা ব্যাপক অভিযানৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰিছে। সামাজিক মাধ্যমৰ এটা পষ্টত ওমৰ আব্দুল্লাই কয় যে পেহেলগাম আক্ৰমণৰ ঘটনাৰ পাছত সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰ্ণায়ক যুঁজ হোৱা উচিত। কাশ্মীৰৰ লোকসকল বৰ্তমান সন্ত্ৰাসবাদৰ বিৰুদ্ধে একগোট হৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে বুলি তেওঁ উল্লেখ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হোৱা এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে দিল্লী কেপিটেলছক 6 উইকেটত পৰাজিত কৰে। দিল্লী কেপিটেলছে বান্ধি দিয়া 163 ৰাণৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 18 অভাৰ আৰু 3টা বলতে 4 উইকেটৰ বিনিময়ত 165 ৰাণ কৰি বিজয় লক্ষ্যত উপনীত হয়। দলৰ হৈ কৃণাল পাণ্ডিয়াই 47টা বলত সৰ্বাধিক 73 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। বিৰাট কোহলীয়ে 51 ৰাণৰ বৰঙণি আগবঢ়ায়। দিল্লী কেপিটেলছৰ হৈ অক্ষৰ পেটেলে 2টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। দিল্লী কেপিটেলছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 162 ৰাণ কৰে। দিল্লীৰ হৈ KL ৰাহুলে সৰ্বাধিক 41 ৰাণ কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ ভুৱনেশ্বৰ কুমাৰে 3টা উইকেট দখল কৰে। কৃণাল পাণ্ডিয়াক প্লেয়াৰ অফ দ্য মেচ ঘোষণা কৰা হয়। কালিৰ আন এখন খেলত মুম্বাই ইণ্ডিয়ানছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 54 ৰাণত পৰাস্ত কৰে। মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত 216 ৰাণৰ লক্ষ্যৰে খেলিবলৈ লোৱা লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে নিৰ্ধাৰিত 20 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 161 ৰাণহে কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত আজি জয়পুৰৰ ছেৱাই মানসিং ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এছিয়া যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত ভাৰতে 83টা সোণৰ পদকেৰে বিশেষ সফলতা প্ৰদৰ্শন কৰি পদক তালিকাত শীৰ্ষস্থান অধিকাৰ কৰিছে। কালি দিল্লীত অনুষ্ঠিত প্ৰতিযোগিতাখনত ভাৰতে 3টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদকেৰে মুঠ 87টা পদক লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটি পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত পদ্ম বঁটাসমূহ প্ৰদান কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি দিল্লীত চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানৰ সৈতে এখন বৈঠকত মিলিত হয়। জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই মন্ত্ৰীসভাৰ অনুৰোধ মৰ্মে আজি বিধানসভাৰ বিশেষ সত্ৰ অনুষ্ঠিত কৰিব। পাকিস্তানত সুৰক্ষা বাহিনীৰ লোকে নিষিদ্ধ ঘোষিত তেহৰিক ই তালিবান পাকিস্তানৰ 54 সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে দিল্লী কেপিটেলছক 6 উইকেটত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।